বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৰ্ডান, ইথিঅপিয়া আৰু ওমানৰ ত্ৰিদেশীয় ভ্ৰমণসূচীৰে কিছু সময় পূৰ্বে আম্মানত উপস্থিত হৈছে। বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক 2025 আজি লোকসভাত উত্থাপন কৰাৰ পিছত সংসদৰ যুটীয়া সমিতিলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰাজ্যসভাত আজি নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। জাপানত ভাৰতৰ ৰাষ্ট্ৰদূত মনোনীত নাওমা মহম্মদ মল্লিকে আজি জাপানৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ ফুকুচিৰো নোকাগাক টকিঅ'ত সাক্ষাৎ কৰে। আৰু ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজয়ী ভাৰতীয় স্কোৱাছ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৰ্ডান, ইথিঅপিয়া আৰু ওমানৰ ত্ৰিদেশীয় ভ্ৰমণসূচীৰে কিছু সময় পূৰ্বে আম্মানত উপস্থিত হৈছে। জৰ্ডানৰ প্ৰধানমন্ত্ৰী ডঃ জাফৰ হাছানে শ্ৰীমোদীক বিমানবন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে বিমানবন্দৰত জনোৱা উষ্ম আদৰণিৰ বাবে জাফৰ হাছানলৈ ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কক অধিক দৃঢ় কৰি তুলিব বুলি তেওঁ নিশ্চিত। উল্লেখযোগ্য যে জৰ্ডানৰ ৰজা আব্দুল্লা দ্বিতীয় বিন আল হুছেইনৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমোদী জৰ্ডানলৈ গৈছে। জৰ্ডানলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁ জৰ্ডানৰ ৰজা আব্দুল্লা আৰু প্ৰধানমন্ত্ৰী জাফৰ হাছানৰ সৈতে বৈঠকত মিলিত হ'ব। ভাৰত আৰু জৰ্ডানৰ সুসম্পৰ্ক সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা আম্মানস্থিত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলকো প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে শ্ৰীমোদীৰ এই ভ্ৰমণ কাৰ্যসূচী দুয়োখন দেশৰ মাজত থকা কূটনৈতিক সম্পৰ্কৰ 75 বছৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে। আম্মান ভ্ৰমণৰ পাছত শ্ৰীমোদী কাইলৈ ইথিঅপিয়াৰ ৰাজধানী চহৰ আদ্দিছ আবাবলৈ যাব। ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী ডঃ আবি আহমেদ আলীৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে শ্ৰীমোদীয়ে আদ্দিছ আবাবাত ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰিব। ভ্ৰমণকালৰ শেষৰ পৰ্যায়ত শ্ৰীমোদী পৰহিলৈ ওমানৰ মাস্কটত উপস্থিত হ'ব। ভাৰত আৰু ওমানৰ মাজত থকা কূটনৈতিক সম্পৰ্কৰ 70 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে এই ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মাস্কটত প্ৰধানমন্ত্ৰী মোদীয়ে ওমানৰ চুলতানৰ সৈতে বিভিন্ন আলোচনাত মিলিত হ'ব। বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক 2025 আজি লোকসভাত উত্থাপন কৰাৰ পিছত সংসদৰ যুটীয়া সমিতিলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে। সদন দ্বিতীয়বাৰ স্থগিত হোৱাৰ পাছত আজি দুপৰীয়া 2 বজাত পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিধেয়কখন লোকসভাত উত্থাপন কৰে। অৱশ্যে বিৰোধী দলৰ সদস্যসকলে এই বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কেইবাগৰাকীও সাংসদে বিধেয়কখন সন্দৰ্ভত ব্যাপক বিচাৰ বিবেচনাৰ ক্ষেত্ৰত জোৰ দিছিল বুলি উল্লেখ কৰে। তেওঁ কয় যে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি চৰকাৰে এই বিধেয়ক পৰৱৰ্তী পৰ্যায়ত ব্যাপক পুনৰীক্ষণৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিছে। শ্ৰীৰিজিজুৱে লোকসভাৰ অধ্যক্ষক সমিতি গঠনৰ উদ্দেশ্যে সদস্য নিযুক্তিৰ বাবেও অনুৰোধ জনায়। বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়কৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ সবলীকৰণ আৰু অন্যান্য উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষণ, শিকন, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অধিক সফল কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিধেয়কখনৰ জৰিয়তে এখন বিকশিত ভাৰত শিক্ষা অধিষ্ঠান গঢ়ি তুলিবলৈ বিচৰা হৈছে, যাৰ যোগেদি বিশ্ববিদ্যালয় আৰু এই উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক স্বাধীনচিতীয়া আৰু স্বপৰিচালিত প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হ'ব। এই বিধেয়কত বিকশিত ভাৰত শিক্ষা অধিষ্ঠানৰ লগতে 3খন পৰিষদ, বিকশিত ভাৰত শিক্ষা বিনিয়মন পৰিষদ, বিকশিত ভাৰত শিক্ষা গুণৱত্তা পৰিষদ আৰু বিকশিত ভাৰত শিক্ষা মানক পৰিষদ গঠনৰ ব্যৱস্থা ৰখা হৈছে। তদুপৰি বিধেয়কখনত বিশ্ববিদ্যালয় অনুদান আয়োগ আইন 1956, অখিল ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ আইন 1987 আৰু ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ আইন 1993 আইনকেইখন ৰদ কৰাৰো ব্যৱস্থা থাকিব। ৰাজ্যসভাত আজি নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। বিতৰ্কত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ সংস্কাৰ, কাৰ্যকৰণ আৰু ৰূপান্তৰৰ আদৰ্শৰে পৰিচালিত হৈ আমাৰ ৰাষ্ট্ৰ বিকাশৰ পথত দ্ৰুত গতিৰে আগবাঢ়িছে। বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়াক একেমুখে সমৰ্থন আগবঢ়াই শ্ৰীমেঘৱালে কয় যে এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলো ভুৱা ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা উচিত। বৰ্তমানৰ চৰকাৰ সংস্কাৰ সাধনৰ দিশে বদ্ধপৰিকৰ বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আলোচনাত অংশগ্ৰহণ কৰি AIMDMKৰ দলৰ ডঃ এম থাম্বিদুৰাইয়ে কয় যে নিকা আৰু শুদ্ধ ভোটাৰ তালিকাই গণতন্ত্ৰক শক্তিশালী কৰাৰ লগতে স্বচ্ছ ভোটাৰ তালিকাই ভোটদাতাসকলক সবল কৰে। RJDৰ সঞ্জয় যাদৱে দেশৰ ভোটাৰ তালিকাৰ সংস্কাৰৰ জৰিয়তে নিৰ্বাচন আয়োগৰ শক্তি বৃদ্ধি পাব বুলি মন্তব্য কৰে। শিৱসেনাৰ মুৰলী মিলিন্দ দেউৰাই বিশেষ পুংখানুপুংখ সংশোধনী এটা সময় উপযোগী আৰু এটি প্ৰয়োজনীয় প্ৰক্ৰিয়া বুলি প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জাপানত ভাৰতৰ ৰাষ্ট্ৰদূত মনোনীত নাওমা মহম্মদ মল্লিকে আজি জাপানৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ ফুকুচিৰো নুকাগাক টকিঅ'ত সাক্ষাৎ কৰে। এটা বাৰ্তাত ভাৰতীয় দূতাবাসে কয় যে মল্লিক আৰু অধ্যক্ষ নুকাগাই ভাৰত জাপান সম্পৰ্কৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। যোৱা শুকুৰবাৰে মল্লিকে জাপানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা য়ুনো য়োশিমাছাক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন সুযোগ সুবিধা সম্পৰ্কে আলোচনা কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ য়ামাগুচিৰ গৱৰ্ণৰ চুঙিমাছা মুৰাওকা আৰু য়ামাগুচিৰ প্ৰান্তীয় বিধানসভাৰ অধ্যক্ষৰ সৈতেও আলোচনাত মিলিত হয়। যোৱা 23 নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোহান্সবাৰ্গত G20 সন্মিলনৰ সুযোগতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিক সাক্ষাৎ কৰে। তেওঁলোকে উদ্ভাৱন, প্ৰতিৰক্ষা আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজৰ মেধাৱী লোকৰ আহ যাহ সম্পৰ্কত দ্বিপাক্ষিক সহযোগিতাক অধিক গতি প্ৰদানৰ উপায় সম্পৰ্কে আলোচনা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাত ৰাজ্যখনৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অসমৰ বিকাশৰ যাত্ৰাত নিৰন্তৰ সমৰ্থন আগবঢ়াই অহাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাক নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। দলে লগতে বিধায়ক আৰু জম্মু কাশ্মীৰ বিধানসভাত বিৰোধী দলৰ নেতা সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনাবেন জৰ্দোছক এই নিৰ্বাচনৰ সহ তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে বিগত 11 বছৰত দেশৰ সৌৰ শক্তি উৎপাদন 46% বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি শক্তিখণ্ডৰ বিকাশ সম্পৰ্কে সংবাদ মাধ্যমক উদ্দেশ্যি দিয়া ভাষণত তেওঁ কয় যে ভাৰত সম্প্ৰতি কয়লা সংশোধনৰ ক্ষেত্ৰত বিশ্বৰ চতুৰ্থ বৃহৎ কেন্দ্ৰত পৰিণত হৈছে। তেওঁ কয় যে কয়লাৰ উৎপাদন যোৱা বছৰ 10 কোটি টনতকৈও অধিক হৈছে আৰু ইয়াৰ আমদানি 8% হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে লগতে বতাহৰ পৰা উৎপন্ন হোৱা শক্তিও সম্প্ৰতি 53 গিগাৱাটলৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। শ্ৰীগোৱেলে 2014 চনৰ পাছত চৰকাৰে কেৱল ফলাফলৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আহিছে আৰু শক্তিখণ্ডত বিগত 11 বছৰত অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজয়ী ভাৰতীয় স্কোৱাছ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। কালি চেন্নাইত অনুষ্ঠিত স্কোৱাছ বিশ্বকাপৰ ফাইনেলত দলটোৱে ইতিহাস সৃষ্টি কৰি খিতাপ দখল কৰে। ফাইনেলত ঘৰুৱা দলটোৱে বিশ্বৰ শীৰ্ষস্থানীয় হংকঙক 3-0 ব্যৱধানত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পুৰুষ আৰু মহিলা খেলুৱৈৰে গঠিত স্কোৱাছৰ দলটোৱে এই সাফল্যৰ জৰিয়তে দেশবাসীক গৌৰৱান্বিত কৰিলে বুলি মন্তব্য কৰি দলটোৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই জয়ক ঐতিহাসিক আখ্যা দি খেলুৱৈসকলৰ অতুলনীয় দক্ষতা, নিষ্ঠা আৰু অধ্যৱসায়ৰ ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাই কয় যে দলটোৰ জ্যোৎস্না চিনাপ্পা, অভয় সিং, ভি সেণ্টিল কুমাৰ আৰু অনাহত সিঙে দৃঢ়তা আৰু নিষ্ঠাৰে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে। ইয়াৰ ফলত নতুন প্ৰজন্মৰ খেলুৱৈসকল এই ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সাফল্যৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জ্ঞাপন কৰি দিয়া বাৰ্তাত এই সফলতাৰে দলটোৱে দেশৰ বাবে গৌৰৱময় ইতিহাস ৰচনা কৰিলে বুলি উল্লেখ কৰে। তেওঁলোকৰ অদম্য উৎসাহে উদীয়মান খেলুৱৈসকলক উৎসাহিত কৰিব বুলি শ্ৰীশ্বাহে প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৰ্ডান, ইথিঅপিয়া আৰু ওমানৰ ত্ৰিদেশীয় ভ্ৰমণসূচীৰে কিছু সময় পূৰ্বে আম্মানত উপস্থিত হৈছে। বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক 2025 আজি লোকসভাত উত্থাপন কৰাৰ পিছত সংসদৰ যুটীয়া সমিতিলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰাজ্যসভাত আজি নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। জাপানত ভাৰতৰ ৰাষ্ট্ৰদূত মনোনীত নাওমা মহম্মদ মল্লিকে আজি জাপানৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ ফুকুচিৰো নুকাগাক টকিঅ'ত সাক্ষাৎ কৰে। আৰু ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজয়ী ভাৰতীয় স্কোৱাছ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।